প্ৰথম যোহন তিনি অধ্যায় ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ প্ৰতি প্ৰেম। ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে। আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোঁ, সেইবাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে। হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া আমি তেওঁৰ নিচিনাই হ'ম। তেওঁ যেনেকুৱা আছে তেনেকুৱাই তেওঁক দেখিম, আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ তেনে সুচী, তেওঁ তেনেকৈ নিজকে সুচী কৰে। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু বিধান লংঘন কৰাই পাপ। আপোনালোকে জানে যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল, আৰু তেওঁত কোনো পাপ নাই। যিকোনোৱে তেওঁত থাকে তেওঁ পাপ নকৰে। যিকোনোৱে পাপ কৰে তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই। সেই প্ৰিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব। যিকোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক তেওঁ তেনে ধাৰ্মিক হয়। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ ছয়তানৰ, কিয়নো ছয়তানে আদিৰে পৰা পাপ কৰি আছে। ছয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল। যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে। তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁ জন্ম হ'ল। ইয়াতে প্ৰকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন ছয়তানৰ সন্তান। যিকোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ ঈশ্বৰৰ সন্তান নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বাৰ্তা আপোনালোকে আদিৰে পৰা শুনি আছে। আপোনালোক কইনৰ নিচিনা নহ'ব। কইন ছয়তানৰ লোক আছিল আৰু তেওঁ ছয়তানৰ পৰা হ'ল। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল। ঈশ্বৰৰ সন্তানে ভাতৃপ্ৰেম দেখুৱায়। হে মোৰ ভাইসকল, জগতে যদি আপোনালোকক ঘৃণা কৰে তেনেহ'লে তাত বিস্ময় নামানিব। আমি ভাইসকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে আমি মৃত্যুৰ পৰা জীৱনৰে পাৰ হ'লোঁ। ইয়াকে জানো, যিকোনোৱে প্ৰেম নকৰে তেওঁ মৃত্যুতেই থাকে। যিকোনোৱে নিজ ভাই ঘৃণ কৰে তেওঁ এজন নৰবধী। কোনো নৰবধীৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক আপোনালোকে জানে। যীশুখ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে, ইয়াতেই আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ। আমিও ভাইসকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। কিন্তু যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখিও যদি স্নেহ নকৰি হৃদয় বন্ধ কৰি থয় আৰু তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেনেহ'লে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকিব? হে প্ৰিয় সন্তানসকল, আহক আমি কেৱল বাক্যৰ দ্বাৰাই বা জিভাৰে নহয়, কৰ্ম আৰু সত্যৰে প্ৰেম কৰোঁ হওক। ইয়াৰ দ্বাৰাই আমি জানো যে সত্যৰ পৰা হওঁ, আৰু আমাৰ অন্তৰে আমাক দোষী কৰিলেও তেওঁৰ উপস্থিতিত আমাৰ অন্তৰ আশ্বাসত থাকিব, কাৰণ ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান আৰু তেওঁ সকলো জানে। হে প্ৰিয় সন্তানসকল, আমাৰ হৃদয় যদি আমাক দোষী নকৰে তেনেহ'লে ঈশ্বৰত আমাৰ নিশ্চয়তা বা আত্মবিশ্বাস আছে, আৰু আমি যিহকে যাচনা কৰোঁ সেয়ে আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক সেই কৰ্ম আমি কৰোঁ। তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ, আৰু তেওঁ আমাক দিয়া আজ্ঞাবোৰৰ দৰে আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা। আৰু যিজনে ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰে তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে। তেওঁ যে আমাৰ লগত থাকে ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানো।